এয়া আকাশবাণী এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনীতিৰ বাবে কৃষি ক্ষেত্ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে বুলি মত প্ৰকাশ কৰিছে। অসমৰ কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত Su-30 যুঁজাৰু বিমানখনৰ সন্ধানহীন চালক দুজনৰ মৃত্যু হোৱা বুলি বায়ুসেনা বাহিনীয়ে নিশ্চিত কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আজি সপ্তম দিনাও দেশকেইখনৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবন্ধন সিঙে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে স্থিৰ সামুদ্ৰিক বিকাশ অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাত শীৰ্ষৰ 8টা স্থানৰ বাবে ভাৰতৰ লক্ষ্য সেন আজি চীনৰ সপ্তম বাছনিৰ খেলুৱৈ লি শ্বি ফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনীতিৰ বাবে কৃষি ক্ষেত্ৰ সদায় ৰাজহাড় স্বৰূপ হৈ থকাৰ লগতে দেশৰ দীৰ্ঘদিনীয়া উন্নয়নৰ যাত্ৰাপথত ই এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে বুলি মত প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে আজি অনুষ্ঠিত কৃষি আৰু গ্ৰাম্য ৰূপান্তৰকৰণ বিষয়ক এখন বাজেটৰ পৰৱৰ্তী ৱেবিনাৰত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ক্ৰমাগতভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটে কৃষি আৰু গ্ৰাম্য ৰূপান্তৰকৰণৰ বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। খাদ্যশস্য, মাহজাতীয় শস্য আৰু তৈলবীজৰ উৎপাদনত ভাৰত সম্প্ৰতি অভিলেখৰ অধিকাৰী হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। কৃষিখণ্ডক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰাৰ বিষয়ত চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ই নামৰ জৰিয়তে কৃষকলৈ গণতান্ত্ৰিকভাৱে বজাৰ লাভৰ সুবিধা আগবঢ়োৱা হৈছে। একেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বামিত্ব যোজনা, প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা আৰু আত্মসহায়ক গোটসমূহলৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ আঁচনিয়ে গ্ৰাম্য অৰ্থনীতিক ক্ৰমাগতভাৱে শক্তিশালী কৰি তুলিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে পশুপালন খণ্ডক গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ অন্যতম কাৰক হিচাপেও অভিহিত কৰে। দেশত 3 কোটি লাখপতি দিদি সৃষ্টি কৰাৰ লক্ষ্যত সফলতাৰে উপনীত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে 2029 চনৰ ভিতৰত নতুনকৈ 3 কোটি লাখপতি দিদি সৃষ্টি কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে মাই ভাৰতৰ সহযোগত আজি দেশজুৰি ভি বি জি ৰামজী যুৱ ডিজিটেল অভিযান আৰম্ভ কৰিছে। বিকশিত ভাৰত, গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান আইন 2025ৰ বিষয়ে ব্যাপক জনসজাগতা সৃষ্টি কৰাই হৈছে এই অভিযানৰ মূল উদ্দেশ্য। যুৱক যুৱতীসকলৰ মাজত কুইজ, ভিডিঅ' প্ৰতিযোগিতা আৰু সৃজনশীল প্ৰতিযোগিতাৰ দৰে সক্ৰিয় কাৰ্যকলাপৰ আয়োজন কৰি ইয়াক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ইন্ধনৰ আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু দেশখনক শক্তিখণ্ডত আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে জৈৱ গেছক সৰ্বোৎকৃষ্ট উপায় হিচাপে অভিহিত কৰিছে। পুনেস্থিত যশৱন্তৰাও চৱন উন্নয়ন প্ৰশাসন একাডেমীত আয়োজিত 2026 বৰ্ষৰ সংকুচিত জৈৱ গেছ অভিৱৰ্তনৰ উদ্বোধনী ভাষণত তেওঁ এইদৰে মত প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত ভাৰতীয় সেউজ শক্তি ফেডাৰেচনৰ অধ্যক্ষ প্ৰমোদ চৌধাৰী আৰু সাংসদ ডঃ টি কৃষ্ণ প্ৰসাদো উপস্থিত থাকে। ভাৰতে প্ৰতিবছৰে 16 লাখ কোটি টকাতকৈও অধিক মূল্যৰ ইন্ধন আমদানি কৰে বুলি উল্লেখ কৰি শ্ৰী গাডকাৰীয়ে বিদেশৰ ওপৰত এনেধৰণৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপায় হিচাপে তেওঁ সংকুচিত জৈৱ গেছৰ লেখীয়া থলুৱাভাৱে উৎপাদিত তথা সুলভ মূল্যৰ ইন্ধন ব্যৱহাৰৰ প্ৰসংগও উল্লেখ কৰে। দিল্লী আৰু উত্তৰ ভাৰতৰ নৰা জ্বলাই দিয়াৰ ফলত উদ্ভৱ হোৱা প্ৰদূষণৰ গুৰুতৰ সমস্যাৰ প্ৰসংগ উল্লেখ কৰি কৃষি ক্ষেত্ৰৰ আৱৰ্জনাৰ পৰা জৈৱ গেছ উৎপাদনৰ জৰিয়তে এই ক্ষেত্ৰত উপকৃত হ'ব পাৰি বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ চকীহোলা থানাৰ অন্তৰ্গত ইংলং ইকপি পাহাৰত কালি সন্ধিয়া দুৰ্ঘটনাত পতিত Su-30 MKI শ্ৰেণীৰ যুঁজাৰু বিমানখনৰ সন্ধানহীন চালক দুজনৰ মৃত্যু হোৱা বুলি বায়ুসেনা বাহিনীয়ে নিশ্চিত কৰিছে। নিয়মীয়া অনুশীলনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ চালক স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাকাৰৰ মৃত্যুৰ বাতৰি বায়ুসেনাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰিছে। ঘটনাটোত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গভীৰ শোক প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে তেওঁলোকৰ এক চেণ্ডেলযোগে কালি সন্ধিয়া 7:42 পৰা যুঁজাৰু বিমানখনৰ সৈতে ৰাডাৰৰ যোগাযোগ বিচ্ছিন্ন হোৱা বুলি সদৰি কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। বিমানখন পাহাৰত খুন্দা মাৰি অগ্নিদগ্ধ হয় বুলি স্থানীয় লোকৰ উদ্ধৃতিৰে আকাশবাণীৰ কাৰ্বি আংলঙৰ সংবাদদাতাই জানিবলৈ দিছে। ঘটনাস্থলীত উপস্থিত হোৱা উদ্ধাৰকাৰী দলে স্থানীয় ৰংখেলান গাঁৱৰ বাসিন্দাসকলৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰি ইতিমধ্যে পাইলট দুজনৰ মৃতদেহৰ অৱশিষ্টৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভগ্নাৱশেষো উদ্ধাৰ কৰিছে। এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতি।
কোমল, এই দিন দুপৰত ইমান খৰখেদাকে কলৈ যাও?
অঁ, এই ভূঞাটাক বিচাৰি আহিছো ৰব খুৰী। এই আমাৰ গোটেই ঘৰৰ টিংপাতবোৰ মামৰে ধৰিছে নহয়, সেই তাকেই ঠিক কৰাই লওঁ।
অ, ভাল কৰিছ দেই, এই বতাহ ধুমুহাৰ দিন আহিছেই নহয়, বিপদ অহাৰ আগতে সাৱধান হোৱাটো ভাল।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগৰ দাৰ্জিলিঙলৈ আহিব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় চাওতাল পৰিষদৰ উদ্যোগত আয়োজিত নৱম আন্তঃৰাষ্ট্ৰীয় চাওতাল সন্মিলনত অংশগ্ৰহণ কৰিব। ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষই আজি সপ্তম দিনত প্ৰৱেশ কৰিছে। পশ্চিম এছিয়াৰ বিভিন্ন দেশৰ পৰা আজিও সংঘৰ্ষৰ শেহতীয়া বাতৰি আমালৈ আহিছে। কাটাৰৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে আজি ইৰাণে দোহাৰ অল উবেইদ বিমান ঘাটিলৈ লক্ষ্য কৰি নিক্ষেপ কৰা এটা ড্ৰোনৰ আক্ৰমণ প্ৰতিহত কৰে। অল উবেইদ হৈছে পশ্চিম এছিয়াত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ সামৰিক ঘাটি। কাটাৰৰ গৃহ মন্ত্ৰালয়ে নিৰাপত্তাৰ ভাবুকিসমূহ নিষ্ক্ৰিয় কৰা হৈছে আৰু পৰিস্থিতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি প্ৰকাশ কৰিছে। বাহৰেইনৰ ৰাজধানী মানামাত ইৰাণৰ আক্ৰমণত এখন হোটেল আৰু দুটা আৱাসিক ভৱন ধবংস হয়। দেশখনত ইৰাণৰ প্ৰতি সমৰ্থন আগবঢ়াই ভিডিঅ' প্ৰস্তুত কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰয়ো ইৰাণৰ বহুকেইটা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰিছে। ইপিনে ইজৰাইলৰ বায়ুসেনাই আজি হিজবুল্লাৰ বেইৰুটত থকা মুখ্য কাৰ্যালয়কে ধৰি লেবাননৰ সামৰিক আন্তঃগাঁথনি বিশিষ্ট 10টা সুউচ্চ ভৱনত আক্ৰমণ চলায়। এই সংঘৰ্ষৰ আৰম্ভণিৰ পৰা ইজৰাইলে বেইৰুটৰ দক্ষিণত থকা দাহিয়ে অঞ্চলত মুঠ 26 বাৰ আক্ৰমণ চলাইছে। ইয়াৰ পূৰ্বে আজি ইজৰাইলে বেইৰুটত হিজবুল্লাৰ কামাণ্ডাৰ জেইদ আলী জুম্মাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে। ইজৰাইলৰ নৌসেনাই আজি ত্ৰিপলি এলেকাত থকা হামাছৰ কামাণ্ডাৰ ৱাছিম আতাল্লা আলীক উৎখাত কৰে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সেনাক অস্ত্ৰ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কামাণ্ডাৰ এডমিৰেল ব্ৰেড কুপাৰে আমেৰিকাৰ বাহিনীয়ে বিগত 72 ঘণ্টাত ইৰাণৰ ভিতৰত প্ৰায় 200টা অঞ্চলত আক্ৰমণ চলোৱা বুলি প্ৰকাশ কৰিছে। অৱশ্যে ইৰাণৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰ্গছিয়ে কয় যে ইৰাণে আমেৰিকাৰ প্ৰশাসনৰ সৈতে দুবাৰকৈ আলোচনাৰ চেষ্টা চলাইছে যদিও দুয়োবাৰেই আলোচনাৰ মাজতে ইৰাণক আক্ৰমণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবন্ধন সিঙে কয় যে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে স্থিৰ সামুদ্ৰিক বিকাশ অতি প্ৰয়োজনীয়। নতুন দিল্লীত অনুষ্ঠিত ৰায়চিনা সন্মিলনৰ দ্বিতীয় দিনা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সিদ্ধান্তসমূহ কোনো এটা নিৰ্দিষ্ট গোটৰ বাবে নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ হিতৰ বাবে লোৱা হয়। ভাৰতে নৌ পৰিবহণৰ স্বাধীনতাক নিৰন্তৰ সমৰ্থন কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে দেশে ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি সলনি কৰাৰ একপক্ষীয় প্ৰয়াসৰো বিৰোধিতা কৰে। খেলৰ বাতৰি। অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাত শীৰ্ষৰ 8টা স্থানৰ বাবে ভাৰতৰ লক্ষ্য সেন আজি চীনৰ সপ্তম বাছনিৰ খেলুৱৈ লি শ্বি ফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাৰ্মিংহামত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি বিশ্বৰ দ্বাদশ স্থানৰ খেলুৱৈ লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত তেওঁ হংকঙৰ এন জি কালং এংগাছক 21-19, 21-23, 21-10 পোনপটীয়া ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ মিক্সড ডাবল শাখাত ধ্ৰুৱ কাপিলা আৰু তানিছা ক্ৰিষ্টই হংকঙৰ টাং চুন মুন আৰু চে ইং শ্বুৱেটৰ হাতত পৰাজয় বৰণ কৰাৰ পাছত লক্ষ্য সেনেই হ'ল এই প্ৰতিযোগিতাত বৰ্তি থকা ভাৰতৰ একমাত্ৰ খেলুৱৈ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনীতিৰ বাবে কৃষি ক্ষেত্ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে বুলি মত প্ৰকাশ কৰিছে। অসমৰ কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত Su-30 যুঁজাৰু বিমানখনৰ সন্ধানহীন চালক দুজনৰ মৃত্যু হোৱা বুলি বায়ুসেনা বাহিনীয়ে নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে স্থিৰ সামুদ্ৰিক বিকাশ অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাত শীৰ্ষ 8টা স্থানৰ বাবে ভাৰতৰ লক্ষ্য সেন আজি চীনৰ সপ্তম বাছনিৰ খেলুৱৈ লি শ্বি ফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।